দ্বিতীয় বিৱৰণ 22 অধ্যায়। ওচৰ চুবুৰীয়াক দয়া কৰিবলৈ আদেশ। আপোনালোকে ইজৰাইলীয়া কোনো ভাই গৰু বা মেৰ চাগে বাট হেৰুৱাই অন্যফালে যোৱা দেখিলে তালৈ অৱহেলা নকৰিব। আপোনালোকৰ ভাই ওচৰলৈ অৱশ্যে তাক উভতাই নিব। যদি আপোনালোকৰ সেই ইজৰাইলীয়া ভাই ওচৰত নাই বা সেই ভাই কোন হয় তাক নাজানে, তেন্তে সেই পশুক আপোনালোকে নিজৰ ঘৰলৈ লৈ যাব, আৰু সেই ভায়ে বিচাৰি নাহে মানে তাক আপোনালোকৰ ঘৰতেই ৰাখি থ'ব। পাছত বিচাৰি আহিলে আপোনালোকে তাক ওলোটাই দিব। আপোনালোকে তেওঁ গাধলৈকো একেদৰে কৰিব, আৰু তেওঁলোকৰ কাপোৰ কানিলৈকো সেইদৰে কৰিব। আপোনালোকৰ ইজৰাইলীয়াসকলৰ হেৰুৱা যিকোনো বস্তু আপোনালোকে পায়, সেই সকলো বিষয়তে আপোনালোকে সেই একেদৰে কৰিব। আপোনালোকে নিজৰ মতে লুকুৱাই নাৰাখিব। আপোনালোকৰ কোনো ভাই গাধ বা গৰু বাটত পৰি থকা দেখিলে আপোনালোকে সেইবোৰলৈ অৱহেলা নকৰিব, সেইবোৰক পুনৰাই উঠিবলৈ সহায় কৰিব। পুৰুষৰ অধিকাৰত থকা কোনো পোছাক মহিলাই পৰিধান কৰিব নালাগে বা পুৰুষেও মহিলাৰ পোছাক পিন্ধিব নালাগে, কিয়নো যিকোনোৱে তেনে কাৰ্য কৰে আপোনালোকৰ ঈশ্বৰ যীহোৱাৰ দৃষ্টিত তেওঁলোক বিতৃষ্ণাজনক। আপোনালোকে বাটৰ কাষত থকা গছত বা মাটিত থকা কোনো চৰাই বাহত চৰাই মাকে পোৱালিৰ ওপৰত বা কণীৰ ওপৰত উমনিত বহি থকা যদি দেখা পায়, তেন্তে আপোনালোকে পোৱালিবোৰৰ সৈতে চৰাইজনীক ধৰি লৈ নাযাব। আপোনালোকে পোৱালিবোৰক লৈ যাব পাৰে, কিন্তু মাকক অৱশ্যে আপোনালোকে এৰি দিব লাগিব। তাতে আপোনালোকৰ উন্নতি হ'ব আৰু আপোনালোকৰ আয়ুস দীঘল হ'ব। ঘৰ নিৰ্মাণ কৰা সময়ত আপোনালোকে ছাদৰ চাৰিওফালে বেৰা দিব, যাতে কোনো ঘৰৰ ছাদৰ ওপৰৰ পৰা পৰি কোনো মানুহৰ মৃত্যু হ'লে সেই ঘৰৰ লোক তাৰ ৰক্তপাতৰ দায়ী নহ'ব। দাক্ষবাৰীত আপোনালোকে দুই জাতৰ বীজ নলগাব। তেনে কৰিলে আপোনালোকে হিচা বীজৰ শস্য আৰু দাক্ষাবাৰী ফল উভয়ে অপবিত্ৰ হ'ব। গৰু আৰু গাধ দুয়োকে একজোট কৰি হাল নবাব। ঊল আৰু হন সূতা মিহলাই বোৱা কাপোৰ নিপিন্ধিব। আৰু আপোনালোকৰ গাত লোৱা চাদৰৰ চাৰিকোণা পকোৱা সূতাৰে দহি বাতিব। সহভাগ সম্পৰ্কে নিয়ম। কোনো লোকে যদি বিয়া কৰি ভাইজাক লৈ হোৱাৰ পাছত তাইক পচন্দ নকৰে আৰু তাই অহিতে অনৰ্থক অপবাদ দি কয়, মই এই মহিলাক বিয়া কৰিলোঁ হয়, কিন্তু তাই যে কুমাৰী ছোৱালী তাই ওচৰত সেই প্ৰমাণ মই নাপালোঁ, তেতিয়া সেই ছোৱালীৰ বাপেক মাকে নগৰৰ দুৱাৰত বৃদ্ধ নেতাসকলৰ ওচৰলৈ তাই সতীত্বৰ প্ৰমাণ লৈ যাব। ছোৱালীজনীৰ বাপেকে বৃদ্ধ নেতাসকলক ক'ব, মই এই মানুহৰ সৈতে মোৰ জীক বিয়া দিছিলোঁ, কিন্তু তেওঁ তাইক পচন্দ নকৰে। এতিয়া তেওঁ তাইক অপবাদ দি কৈছে, মই তাইক কুমাৰী অৱস্থাত পোৱা নাই, কিন্তু এয়া চাওক মোৰ ছোৱালীৰ সতীত্বৰ প্ৰমাণ। এইবুলি কৈ তেওঁলোকে বৃদ্ধ নেতাসকলৰ আগত কাপোৰখন মেলি দেখুৱাব। পাছত নগৰৰ বৃদ্ধ নেতাসকলে সেই পুৰুষক ধৰি আনি শাস্তি দিব। সেই পুৰুষৰ পৰা তেওঁলোকে জৰিমনা হিচাপে 100 ছেকল ৰূপ আদায় কৰি ছোৱালীজনীৰ বাপেকক দিব, কিয়নো সেই মানুহে এগৰাকী ইজৰাইলীয়া কুমাৰীৰ দুনাম কৰিলে। তাৰ উপৰিও ছোৱালীজনী তেওঁ ভাৰ্যা হৈ থাকিব আৰু তেওঁ জীয়াই থাকে মানে তাইক এৰিব নোৱাৰিব। কিন্তু কথাটো যদি সত্য হয় আৰু ছোৱালীজনীৰ সতীত্বৰ কোনো প্ৰমাণ পোৱা নাযায়, তেন্তে তেওঁলোকে ছোৱালীজনীক নিজৰ বাপেকৰ ঘৰৰ দুৱাৰমুখলৈ উলিয়াই আনিব আৰু নগৰৰ পুৰুষসকলে তাইক শিল দলিয়াই বধ কৰিব, কিয়নো তাই নিজৰ বাপেকৰ ঘৰত থকা সময়ত বিবিচাৰ কৰি ইজৰাইলীয়াসকলৰ মাজত ভীষণ ঘৃণনীয় কাম কৰিলে। এইদৰে ইজৰাইলীয়াসকলৰ মাজৰ পৰা দুষ্টতা দূৰ কৰিব। যদি আন কোনো লোকৰ ভাইজাৰ লগত কোনো পুৰুষে হয়ন কৰোঁতে ধৰা পৰে, তেন্তে মহিলাগৰাকীৰ লগত হয়ন কৰা পুৰুষ আৰু মহিলা দুয়োৰে প্ৰাণদণ্ড হ'ব। এইদৰে আপোনালোকে আপোনালোকৰ মাজৰ পৰা দুষ্টতা দূৰ কৰিব। যদি কোনো লোকলৈ বাগদান কৰি কুমাৰী ছোৱালীক আন কোনো মানুহে নগৰৰ মাজত পায় তাইৰ লগত হয়ন কৰে, তেন্তে আপোনালোকে তেওঁলোক দুয়োকে সেই নগৰৰ দুৱাৰমুখলৈ উলিয়াই আনিব আৰু মৃত্যু নোহোৱা পৰ্যন্ত তেওঁলোকক হিলদলিয়াই বধ কৰিব। নগৰৰ মাজত থাকিও ছোৱালীজনীয়ে চিঞৰ বাখৰ নকৰাৰ কাৰণে তাইক আৰু আন এজন ইজৰাইলীয়া ভাইৰ ভাইজাক নষ্ট কৰাৰ কাৰণে পুৰুষজনক হিলদলিয়াই বধ কৰিব। এইদৰে আপোনালোকে আপোনালোকৰ মাজৰ পৰা দুষ্টতা দূৰ কৰিব। কিন্তু যদি কোনো বাগদতা ছোৱালীক পথাৰৰ নিজন ঠাই পায় বলেৰে ধৰি কোনো পুৰুষে তাইৰ লগত হয়ন কৰে, তেন্তে যি পুৰুষে হয়ন কৰে কেৱল তেওঁৰহে প্ৰাণদণ্ড হ'ব, কিন্তু ছোৱালীজনীক হ'লে আপোনালোকে একো নকৰিব। প্ৰাণদণ্ডৰ যোগ্য কোনো পাপ তাই কৰা নাই, কিয়নো ই এজনে আনজনৰ বিৰুদ্ধে উঠি তেওঁক বধ কৰাৰ দৰেই হয়। পুৰুষজনে পথাৰতে তাইক পালে, সেই বাগদতা ছোৱালীজনীয়ে যদিও চিঞৰ মাৰিছিল কিন্তু তাইক উদ্ধাৰ কৰিবলৈ তাত কোনো নাছিল। বাগদতা নোহোৱাৰ এনে কোনো কুমাৰীক যদি কোনো পুৰুষে পায় বলেৰে ধৰি তাইক লগত হয়ন কৰে আৰু যদি তেওঁলোক ধৰা পৰে, তেন্তে তাইৰ লগত হয়ন কৰা পুৰুষে ছোৱালীজনীৰ বাপেকক 50 শেকল ৰূপ দিব লাগিব। সেই পুৰুষে তাইক নষ্ট কৰাৰ কাৰণে তাইৰে তেওঁৰ ভাইজা হ'ব আৰু তেওঁ জীয়াই থাকে মানে তাইক এৰিব নোৱাৰিব। পুৰুষে বাপেকৰ কোনো ভাইজাকে নিজৰ কৰি গ্ৰহণ নকৰিব, তেওঁ বাপেকৰ বৈবাহিক অধিকাৰৰ আৱৰণ নুগুচাব।